এয়া আকাশবাণী গুৱাহাটী পুৱা উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 14 ছেপ্টেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধানাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে 1 কোটি টকা মূল্যৰ বাঁহ শোধানাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ NRL কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধানাগাৰটোৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে সংবাদ মাধ্যমৰ আগত এই বিষয়ে এনেদৰে প্ৰকাশ কৰিছে।
আমি এটা ষ্টাৰ্টআপৰ যোগেদি টিচু কালচাৰ কৰি যথেষ্ট পুলি জেনেৰেট কৰিছো। আমি পৰ্টেলটো খোলাৰ পিছতেই প্ৰায় কেইদিনমানৰ ভিতৰতে 3,500 খেতিয়কে অলৰেডি তাত পঞ্জীয়ন কৰিছে আৰু যাৰ পৰা আমি বাঁহ কিনিছো প্ৰায় 1 কোটি টকাৰ বাঁহ আমি অলৰেডি কিনি পেলাইছো আৰু মানুহখিনিয়ে একাউণ্টত পইচা পাই গৈ আছে আৰু আমাৰ তাত বাঁহ জমা দিয়াৰ লগে লগে প্ৰায় 3 বা 4 দিনৰ ভিতৰত পইচাটো তেওঁলোকৰ একাউণ্টত সোমাই যায়।
উল্লেখযোগ্য যে 5,000 কোটি টকাৰে স্থাপন কৰা বিশ্বৰ প্ৰথম হিচাপে পৰিগণিত এই বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ 50,000 বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যত এইবাৰৰ বানত 6খন জিলাৰ 22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত 4,000 হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুচিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বিভিন্ন স্থানত স্থাপন কৰা 113টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় 7,000 লোকে আশ্ৰয় লৈ আছে। চৰকাৰে উদ্ধাৰ অভিযানৰ কামত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ বিভিন্ন ঠাই বানৰ কবলত পৰিছে। জিলাখনত যোৱা 24 ঘণ্টাত বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱাইছে। বানপীড়িতসকলৰ বাবে জিলাৰ প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহচক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে সকীয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে 03-774-283282 যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে আহ্বান জনাইছে। জিলা আয়ুক্ত পুলক মহন্তই কালি সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহচক্ৰৰ অন্তৰ্গত ইটানগৰ টোপত অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰে। জিলাখনত আটাইকেইটা ৰাজহচক্ৰতেই চক্ৰ বিষয়াসকলেও আশ্ৰয় শিবিৰসমূহত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ 4 দুৱাৰৰ অন্তৰ্গত বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলং বস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী কেইটামান দিনত ৰাজ্যখনৰ অধিকাংশ ঠাইত বিজুলী ঢেৰেকণিৰে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাই কালি এই বছৰৰ প্ৰথমটো তথা সামগ্ৰিকভাৱে 5ম শৈক্ষিক বক্তৃতাৰ আয়োজন কৰে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী তথা তেজপুৰ বিশ্ববিদ্যালয় স্কুল অব মেনেজমেণ্ট ছায়েন্সৰ পূৰ্বৰ গুৰু আৰু IQAC-ৰ সঞ্চালক অধ্যাপক চন্দনা গোস্বামীয়ে শৈক্ষিক বক্তৃতা আগবঢ়ায়। জীৱন ব্যৱস্থাপনা, নিজক বুজাৰ পৰা আৰম্ভণি বিষয়ক এই বক্তৃতাত আত্মচেতনাৰ লগতে মানসিক আৰু অনুভূতিজনিত সুস্থতাৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জিলাভিত্তিক প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চৌকিডিঙি খেলপথাৰৰ পৰা আৰম্ভ হৈ আমোলাপট্টি চাৰিআলি হৈ ফুলবাগান, থানা চাৰিআলি, অভাৰব্ৰিজ হৈ পুনৰ চৌকিডিঙি খেলপথাৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বিজেপিৰ কৰ্মকৰ্তা আৰু সদস্যসকলৰ লগতে নিজ নিজ অঞ্চলৰ খেলুৱৈসকলক মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।